এজৰা পাঁচ অধ্যায়। মন্দিৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰা, দেশাধ্যক্ষই পঠোৱা পত্ৰ। তাৰ পাছত হগগৈ ভাৱবাদী আৰু ইদুৰ পুত্ৰ জখৰীয়া ভাৱবাদীয়ে যিহুদা আৰু জেৰুচালেমত থকা যিহুদী লোকসকলৰ আগত ইজৰাইলৰ ঈশ্বৰৰ নামত ভাৱবাণী প্ৰচাৰ কৰিলে। চলতিয়েলৰ পুত্ৰ জৰুবাবিল আৰু জোচাদকৰ পুত্ৰ জেচুৱাৰ লগতে যিসকলে তেওঁলোকক উদগনি দিছিল, সেই ভাৱবাদীসকলৰ সৈতে তেওঁলোকে জেৰুচালেমত ঈশ্বৰৰ গৃহ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে। নদীৰ সিপাৰে থকা শাসনকৰ্তা তত্ত্বনয় চথৰ বুজনয় আৰু তেওঁলোকৰ সহকাৰীসকলে তেওঁলোকৰ ওচৰলৈ আহি ক'লে, এই গৃহ সাজিবলৈ আৰু এই দেৱালবোৰ নিৰ্মাণ কৰিবলৈ তোমালোকক কোনে আজ্ঞা দিলে? তেওঁলোকে পুনৰ ক'লে, যিসকলে এই গৃহ নিৰ্মাণ কৰি আছে তেওঁলোকৰ নাম কি? কিন্তু ঈশ্বৰৰ দৃষ্টি যিহুদীৰ বৃদ্ধ লোকসকলৰ ওপৰত আছিল আৰু তেওঁলোকে কাৰ্য বন্ধ নকৰিলে। ৰজা দাৰিয়াবছৰ পৰা অহা আজ্ঞালৈ তেওঁলোকে অপেক্ষা কৰিলে। এইখন দাৰিয়াবছ ৰজালৈ ততনয় চথৰ বুজনয় আৰু তেওঁলোকৰ সহকাৰী কৰ্মচাৰীসকলে লিখা পত্ৰ। তেওঁলোকে দাৰিয়াবছ ৰজালৈ এখন প্ৰতিবেদন লিখি পঠালে, আপোনাৰ চাৰিওদিশে মংগল হওক, মহাৰাজে জ্ঞাত হওক যে আমি যিহুদাত মহান ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। তাক বৰ বৰ শিলেৰে নিৰ্মাণ কৰা হৈছে আৰু দেৱালত কাঠ লগোৱা হৈছে। এই কাৰ্য পুংখানুপুংখভাৱে কৰা হৈছে আৰু তেওঁলোকৰ হাতৰ দ্বাৰাই এই কাৰ্য সুন্দৰভাৱে আগবাঢ়ি গৈছে। আমি বৃদ্ধসকলক সুধিলোঁ, এই গৃহ আৰু এই দেৱালবোৰ নিৰ্মাণ কৰিবলৈ আপোনালোকক কোনে আজ্ঞা দিলে? লগতে যিসকলে তেওঁলোকক নেতৃত্ব দি আছে সেই লোকসকলৰ নাম জানিবৰ বাবে আমি তেওঁলোকৰ নামো সুধিলোঁ। তেতিয়া তেওঁলোকে উত্তৰ দি ক'লে, স্বৰ্গ আৰু পৃথিৱীৰ যি ঈশ্বৰ, তেওঁৰ আমি দাস, আমি তেওঁৰ গৃহ পুনৰ নিৰ্মাণ কৰি আছো। যি গৃহ বহু বছৰৰ আগতেই ইজৰাইলৰ এজন মহান ৰজাই নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছিল, সেয়ে যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে স্বৰ্গৰ ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত কৰিছিল, তেতিয়া বাবিলৰ ৰজা নবুখদনেচৰৰ হাতত ঈশ্বৰে তেওঁলোকক সোধাই দিছিল আৰু ৰজা নবুখদনেচৰে এই গৃহ নষ্ট কৰিছিল আৰু লোকসকলক বাবিললৈ বন্দী কৰি লৈ গৈছিল। তথাপি বাবিলৰ কুৰছ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত কুৰছ ৰজাই ঈশ্বৰৰ এই গৃহ পুনৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা জাৰি কৰিলে। ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু আছিল সেইবোৰ নবুখদনেচৰে জেৰুচালেমৰ মন্দিৰৰ পৰা বাবিলৰ মন্দিৰলৈ লৈ গৈছিল। সেইবোৰো কুৰছ ৰজাই ঘূৰাই দিছিল। তেওঁ নিযুক্ত কৰা অধ্যক্ষ শেষ বছৰক সেইবোৰ পুনৰ গতাই দিয়ে। ৰজাই তেওঁক কৈছিল, এইবোৰ বস্তু লৈ যোৱা আৰু জেৰুচালেমৰ মন্দিৰত ৰাখা, ঈশ্বৰৰ গৃহ সেই ঠাইত পুনৰ নিৰ্মাণ কৰা হওক। তাৰপাছত শেষ বছৰে আহি জেৰুচালেমত ঈশ্বৰৰ গৃহৰ ভিত্তিমূল স্থাপন কৰিলে আৰু এই নিৰ্মাণ কাৰ্য আমি কৰি আছো, কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই। এতিয়া যদি মহাৰাজৰ দৃষ্টিত ভাল দেখে, তেনেহ'লে কুৰছ ৰজাই জেৰুচালেমত ঈশ্বৰৰ গৃহ পুনৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিয়াৰ কথা বিচাৰ কৰিবলৈ মহাৰাজে বাবিলত থকা ৰাজভঁৰালৰ নথিপত্ৰৰ বুজ বিচাৰ কৰি চাওক। তাৰপাছত মহাৰাজে তেওঁৰ সিদ্ধান্ত আমালৈ লিখি পঠাওক।